এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশত 240 মেগাৱাট শক্তিসম্পন্ন হেও জলবিদ্যুৎ প্ৰকল্প আৰু 186 মেগাৱাট শক্তিসম্পন্ন তাতো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনা আজি কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দেশৰ 25 লাখ যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সুবিধা আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু মৰক্কোৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱাকৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে আৰু শিল্পী জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে অসম আৰক্ষীৰ এটা দল ছিংগাপুৰলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ 240 মেগাৱাট শক্তিসম্পন্ন আৰু হেয় জলবিদ্যুৎ প্ৰকল্প আৰু 186 মেগাৱাট শক্তিসম্পন্ন তাতো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত 3,700 কোটি টকা ব্যয় সাপেক্ষে এই দুয়োটা প্ৰকল্প উত্তৰ পূব বিদ্যুৎ শক্তি নিগম চমুকৈ নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ চিঅমি জিলাৰ চিঅমত নিৰ্মাণ কৰিবলগীয়া হেও জলবিদ্যুৎ প্ৰকল্পত 80 মেগাৱাটতকৈ শক্তিৰ 3টা উৎপাদন গোট থাকিব। তাতো জলবিদ্যুৎ প্ৰকল্পত 3টাকৈ 62 মেগাৱাট শক্তি উৎপাদনক্ষম গোট থাকিব। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2047 চনৰ ভিতৰত ভাৰত এখন বিকশিত ৰাষ্ট্ৰত পৰিণত হোৱাৰ ক্ষেত্ৰত সকলো ৰাজ্যৰ অৰিহণা গুৰুত্বপূৰ্ণ হ'ব। শক্তিখণ্ডত 2030 চনৰ ভিতৰত ভাৰতে 500 গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা লেখত ল'বলগীয়া বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল কে টি পাৰনায়ক, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰ পাছত তেওঁ ইটানগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। অৰুণাচল প্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰী আজি ত্ৰিপুৰালৈ যায় আৰু ত্ৰিপুৰাত প্ৰাসাদ আঁচনিৰ অধীনত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ চৌহদত নতুনকৈ গঢ়ি তোলা বুনিয়াদী সা সুবিধা আৰু সৌন্দৰ্য বৰ্ধন কাৰ্য মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে মন্দিৰ চৌহদত আয়োজন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰৰ স্থানীয় ব্যৱসায়ী আৰু উদ্যোক্তাসকলৰ লগত মত বিনিময় কৰে। শ্ৰীমোদীয়ে ইটানগৰৰ ব্যৱসায়ীসকলে সুগন্ধি চাহ, বিভিন্ন আচাৰ, হালধি, বেকাৰী সামগ্ৰী আৰু হস্তশিল্প আদিৰ বিভিন্ন প্ৰকাৰৰ সামগ্ৰী প্ৰদৰ্শন কৰে বুলি সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যৱসায়ীসকলে জি এছ টিৰ সংস্কাৰ আৰু জি এছ টিৰ বাজেট উৎসৱৰ বাবে শলাগ লয়। তেওঁ লগতে এই পদক্ষেপসমূহে মীন, কৃষি আৰু অন্যান্য স্থানীয় উদ্যোগসমূহক কেনেদৰে লাভান্বিত কৰিব সেই বিষয়েও আলোকপাত কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনা আজি কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দেশৰ 25 লাখ যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সুবিধা আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মাতৃ আৰু ভগ্নীসকলক এই সুবিধা লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপে পবিত্ৰ নৱৰাত্ৰিৰ উৎসৱৰ সময়ত তেওঁলোকলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই অনা নহয়, মহিলা সবলীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নতুন সামগ্ৰী আৰু সেৱাকৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি ব্যৱসায়ীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিপণী স্বত্বাধিকাৰীসকলক তেওঁলোকৰ বিপণীত স্বদেশী সা সামগ্ৰী বিক্ৰী কৰাত অগ্ৰাধিকাৰ দিয়াৰ বাবে আহান জনায়। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমৰ্থন আগবঢ়োৱাৰ বাবে ব্যৱসায়ীসকলক সুচলতা বৃদ্ধিয়ে এই সংস্কাৰৰ মূল লক্ষ্য। মৰক্কোৰ ৰাৱত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মৰক্কোৰ প্ৰতিৰক্ষা মন্ত্ৰী আব্দুল লাতিফ লোডিৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ছোৱাত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰিত হয়। শ্ৰীসিঙে কয় যে উভয় দেশে সন্ত্ৰাসবাদ বিৰোধী সামুদ্ৰিক সুৰক্ষা, চাইবাৰ ক্ৰাইম সুৰক্ষা, শান্তি, সেনাৰ চিকিৎসা, প্ৰশিক্ষণ আৰু ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ বিষয়ত সহমত প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দুদিনীয়া ভ্ৰমণসূচীৰে মৰক্কো ভ্ৰমণৰ সময়ছোৱাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি দলৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে দেশৰ জনসাধাৰণে ক্ৰয় ক্ষমতা বাঢ়িব আৰু ইয়াৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 20 লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয় যে দেশৰ জনগণে চৰকাৰৰ এই সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছে কিয়নো এতিয়াৰে পৰা দৈনন্দিন প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ ফলত তেওঁলোকৰ আয়ৰ এটা বৃহৎ অংশ ৰাহি হ'ব। শ্ৰীবৈষ্ণৱে কয় যে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰ সাধন কৰাৰ বাবে বিৰোধী পক্ষ সুখী নহয়। তেওঁ অভিযোগ কৰে যে ইউ পি এ চৰকাৰৰ শাসনৰ সময়ছোৱাত কেৱল মাত্ৰ প্ৰতিশ্ৰুতিহে দিয়া হৈছিল, বাস্তৱত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। তেওঁ লগতে কয় যে ইউ পি এ চৰকাৰৰ সময়ত চিমেণ্টৰ ওপৰত আৰোপ কৰা 30% হাৰৰ কৰ এতিয়া 18% হ্ৰাস পাইছে। শ্ৰীবৈষ্ণৱে কয় যে ইউ পি এ চৰকাৰে চেনিটেৰী পেডৰ ওপৰত আৰোপ কৰা 13% কৰ এতিয়া সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে। অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এখন সংবাদমেলযোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয় যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্যৰ সময় কিছু সালসলনি হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে পুৱা 7:30 বজাত এইমছৰ বিশেষজ্ঞ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰিব। ইয়াৰ আনুমানিক 1.5 ঘণ্টাৰ পাছত শিল্পীগৰাকীক সৰু সজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব। ইয়াৰ পাছতে শেষকৃত্যৰ বাবে সমদল উলিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পন্নীৰ বিষয়ে কোনো তথ্যবিহীনভাৱে আপত্তিজনক মন্তব্য কৰি থকাসকলক আইনে সহজভাৱে নল'ব বুলিও সকীয়াই দিয়ে। তেওঁ আৰক্ষী আৰু আইনৰ ওপৰত আস্থা ৰাখি চলিবলৈ আহান জনায়। তেওঁ লগতে সামাজিক মাধ্যমত ঘটনাটোৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য বিয়পাই থকাসকলক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত বিবৃতি দিবলৈ পৰামৰ্শ দিয়ে। অসম আৰক্ষীৰ দল তদন্তৰ বাবে ছিংগাপুৰলৈ গৈ ঘটনাস্থলীৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান দিল্লীত আয়োজিত সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ কৰে। তেওঁ কয় যে 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ দিল্লীৰ লগতে সমগ্ৰ দেশতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে য'ত বিনামূলীয়াকৈ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সেৱা প্ৰশিক্ষকৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপ মহিলাসকলৰ স্বাস্থ্য আৰু সবলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ মহিলাসকলক শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনায়। গৃহমন্ত্ৰালয়ে আজি নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ইয়াৰ সকলো ফৈদ আৰু শাখাসমূহক এই মাহৰ 28 তাৰিখৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 5 বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা কৰে। এখন অধিসূচনাত মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই সংগঠনটো ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ ক্ষতিকাৰক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে এই সংগঠনটোৱে 13 জন আৰক্ষী আৰু 51 জন নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা কাৰ্যত জড়িত আছিল। জম্মু কাশ্মীৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হোৱাইট লাইট গ্ৰুপৰ লেফটেনেণ্ট জেনেৰেল পি কে মিশ্ৰই আজি উধামপুৰ, ডোকা আৰু কিছৱাৰ জিলাত শেহতীয়াকৈ চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পৰ্যালোচনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি শুকুৰবাৰে বিয়লি সেউজাৰ বনাঞ্চলৰ সন্ত্ৰাসবাদীৰ গুলীত এজন সেনাৰ মৃত্যু হোৱাৰ পিছৰে পৰা ব্যাপক অভিযান চলোৱা হৈছে। আনহাতে কাথুৱা জিলাৰ মালেহাৰ অঞ্চলতো সন্ত্ৰাসবাদীৰ সন্দেহজনক চলাচলৰ তথ্য লাভ কৰাৰ পৰা নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান চলাই আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ 240 মেগাৱাট শক্তিসম্পন্ন হেৱ জলবিদ্যুৎ প্ৰকল্প আৰু 186 মেগাৱাট শক্তিসম্পন্ন তাতো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনা আজি কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দেশৰ 25 লাখ যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সুবিধা আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু মৰক্কোৰ মাজত প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামগ্ৰী আৰু সেৱা কৰৰ সংস্কাৰে দেশৰ অৰ্থনৈতিক বিকাশত নতুন গতি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে আৰু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ এটা দল ছিংগাপুৰলৈ যাব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।